وَمَنْ يَعْمَلْ مِنَ الصَّالِحَاتِ مِنْ ذَكَرٍ أَوْ أُنْثَى وَهُوَ مُؤْمِنٌ فَأُولَئِكَ يَدْخُلُونَ الْجَنَّةَ وَلَا يُظْلَمُونَ نَقِيرًا
আনহাতে পুরুষেই হোক বা নারী, যিয়েই ইমানৰ অৱস্থাত সৎকৰ্ম কৰিব তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অনুপৰিমাণো অন্যায় কৰা নহ'ব।